ভাৰতীয় বায়ু সেনাই আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বাহিনীটোৰ 91 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। পশ্চিমবংগত আজি CBIয়ে ৰাজ্যখনৰ জ্যেষ্ঠ মন্ত্ৰী ফিৰহাদ হাকিম আৰু তৃণমূল কংগ্ৰেছৰ বিধায়ক মদন মিত্ৰৰ বাসগৃহত অভিযান চলায়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰই আজি ছিকিমৰ বান বিধ্বস্ত মংগল জিলাৰ নাগা অঞ্চল পৰিদৰ্শন কৰে। চীনত অনুষ্ঠিত 19 সংখ্যক এছিয়ান গেমছৰ আজি সামৰণি পৰে আৰু ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে 2 ৰাণৰ লক্ষ্য বান্ধি দিছে। ভাৰতীয় বায়ু সেনাই আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বাহিনীটোৰ 91 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। এই উদযাপনৰ অংশ হিচাপে বায়ু সেনাই প্ৰয়াগৰাজৰ বাংৰাৱলী বায়ু সেনা ঘাটিত বিশেষ পেৰেডৰ আয়োজন কৰে। এই পেৰেডত বায়ু সেনাৰ মুৰববী এয়াৰ চীফ মাৰ্শেল VR চৌধাৰী উপস্থিত থাকে। এই অনুষ্ঠানত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, চেণ্ট্ৰেল এয়াৰ কমাণ্ডাৰ বিষয়া এয়াৰ মাৰ্শাল RGK কাপুৰ আৰু সেনাবাহিনীৰ অন্যান্য বিষয়াই অংশগ্ৰহণ কৰে। এই পেৰেডত ভাৰতীয় বায়ু সেনাবাহিনীৰ সামৰ্থ্য আৰু জাতিৰ ৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতা প্ৰদৰ্শন কৰা হয়। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে বায়ু সেনাৰ আকাশী প্ৰদৰ্শনে C-130J ছুপাৰ হাৰকিউলিছৰ উপৰি SU-30 ৰাফেলৰ পৰা আৰম্ভ কৰি লঘু যুদ্ধ বিমান তেজত আৰু 10টা বিমান ঘাটিৰ পৰা হেলিকপ্টাৰকে ধৰি 100ৰো অধিক বিমানে ভাৰতীয় বায়ু সেনাৰ শক্তি প্ৰদৰ্শন কৰাৰ লগতে উপস্থিত দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখে। পশ্চিমবংগত আজি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে ৰাজ্যখনৰ জ্যেষ্ঠ মন্ত্ৰী ফিৰহাদ হাকিম আৰু তৃণমূল কংগ্ৰেছৰ বিধায়ক মদন মিত্ৰৰ বাসগৃহত অভিযান চলায়। ৰাজ্যখনত সংঘটিত নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত এই দুই ৰাজনৈতিক নেতাৰ বাসগৃহৰ লগতে আন 10টা স্থানতো CBIয়ে অভিযান চলায়। উল্লেখযোগ্য যে ফিৰহাদ হাকিম হৈছে পশ্চিমবংগৰ নগৰ উন্নয়ন মন্ত্ৰী। CBIৰ দলটোৱে মন্ত্ৰী হাকিমৰ দক্ষিণ কলকাতাৰ চেতলাত থকা বাসগৃহত পুৱতি নিশা উপস্থিত হৈ হঠাতে অভিযান আৰম্ভ কৰে। একে সময়তে CRPFৰ এটা বৃহৎ দলৰ সৈতে CBIৰ আন এটা দল বিধায়ক মদন মিত্ৰৰ বাসগৃহত উপস্থিত হয়। ভৱানীপুৰ অঞ্চলৰ উত্তৰ 24 পৰগণা জিলাৰ কামৰহাটীত থকা বিধায়কজনৰ বাসগৃহত তালাচী চলাই দলটোৱে বহুতো আপত্তিজনক নথি জব্দ কৰে। CBIৰ এটা উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে এই দুই ৰাজনৈতিক নেতাৰ বাসগৃহৰ উপৰি কলকাতা কাঞ্চাৰাপাৰা বেৰেকপুৰ হলিচাহাৰ দমদম উত্তৰ দমদম কৃষ্ণনগৰ আদিকে ধৰি মুঠ 12টা স্থানত তালাচী চলোৱা হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰই আজি ছিকিমৰ বান বিধ্বস্ত মংগল জিলাৰ নাগা অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত তেওঁ অঞ্চলটোত আৱদ্ধ হৈ থকা লোকসকলৰ সাহায্য আৰু উদ্ধাৰ কাৰ্যত কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰৱচ্ছিন্নভাৱে ছিকিমৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙেও দুখীৰ চিদাং দলঙৰ সমীপৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। এই বিপদৰ সময়ছোৱাত স্থানীয় জনতাৰ স্বতঃস্ফূৰ্ত সঁহাৰিক প্ৰশংসা কৰি এনেদৰে একত্ৰিত হৈ কাম কৰি যাবলৈ আহ্বান জনায়। ছিকিম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি এই অভাৱনীয় প্ৰাকৃতিক দুৰ্যোগত এতিয়ালৈকে মুঠ 33 জনৰ মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰে 9 জন ভাৰতীয় সেনাবাহিনীৰ জোৱান। এতিয়াও 105 জন লোক সন্ধানহীন হৈ আছে। প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হোৱা 2,563 জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰাৰ লগতে 28টা আশ্ৰয় শিবিৰত মুঠ 6,847 জন লোকে আশ্ৰয় লৈ আছে। উল্লেখ্য যে আজি পুৱাৰ ভাগত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰই ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙক সাক্ষাৎ কৰিছিল। বৈঠকত দুয়োগৰাকী নেতাই আকস্মিক বানৰ ফলত ৰাজ্যখনত হোৱা ক্ষয় ক্ষতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে ক্ষয় ক্ষতিৰ চিলাতে বুজ লোৱাৰ বাবে সময়মতে ৰাজ্যখন পৰিদৰ্শন কৰাৰ বাবে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শক্ৰমে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা লাভ কৰা ক্ষিপ্ৰ সঁহাৰিৰ ভূয়সী প্ৰশংসা কৰে। ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা অসম সন্তান তথা ভাৰতীয় সেনাবাহিনীৰ জোৱান মিতুল কলিতাৰ মৃত্যুক ৰাজ্যৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বহীদগৰাকীৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। নতুন দিল্লীৰ পৰা ইজৰাইলৰ তেল আভিভলৈ অহা যোৱা কৰিবলগীয়া এয়াৰ ইণ্ডিয়াৰ সকলোবোৰ বিমান বাতিল কৰা হৈছে। অহা 14 অক্টোবৰলৈকে তেল আভিভলৈ এয়াৰ ইণ্ডিয়াৰ কোনো বিমান চলাচল নকৰে আৰু এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষজনৰ মতে যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিমান সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে লগতে কয় যে এইকেইদিনত যিকোনো বিমানৰ টিকট নিশ্চিত কৰা সকলো যাত্ৰীকে এয়াৰ ইণ্ডিয়াই যথাসম্ভৱ সকলো সহযোগিতা আগবঢ়াব। উল্লেখ্য, শনিবাৰে পেলেষ্টাইনৰ উগ্ৰপন্থী সংগঠন হামাছে ইজৰাইলত ধাৰাবাহিকভাৱে এলানি বিস্ফোৰণ সংঘটিত কৰিছিল। এই ঘটনাত 40 জন লোক নিহত হোৱাৰ উপৰি 100 লোক আহত হয়। ইয়াৰ পৰিপ্ৰেক্ষিততে এয়াৰ ইণ্ডিয়াই যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইললৈ সকলোবোৰ বিমানৰ উৰণ বাতিল কৰিছে। আজি বিয়লি গুৱাহাটী সীমান্ত সংকলন কলাক্ষেত্ৰত অনুষ্ঠিত এটা অনুষ্ঠানত আদিবাসী কোব্ৰা মিলিটাৰী অব আছাম অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মী বিৰচা কমাণ্ডো ফৰ্চ আদিবাসী পিপলছ আৰ্মী আৰু সংসাল টাইগাৰ ফৰ্চ নামৰ 5টা আদিবাসী উগ্ৰপন্থী সংগঠনৰ 182 জন প্ৰাক্তন সদস্য 40 টকাকৈ চেক প্ৰদান কৰে। তেওঁলোকে জয় জিলাত অস্ত্ৰ সম্বৰণ কৰিছিল আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ শান্তিৰ স্বাৰ্থত চৰকাৰে সদায় কাম কৰি যাব। শান্তি চুক্তিত স্বাক্ষৰ কৰা সংগঠনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰি তেওঁ লগতে কয় সদস্যসকলক আজি 4,00,000 টকাৰ এখন ফিক্স ডিপজিট চেক প্ৰদান কৰা হৈছে। কিন্তু যিসকল সদস্যই ব্যৱসায় কৰিব বিচাৰিব তেওঁলোকে ষ্টেট বেংকৰ পৰা 3,20,000 টকাৰ ঋণ ল'ব পাৰিব। এই অনুষ্ঠানত অসমৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি ভালসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি কয় যে জম্মু কাশ্মীৰত 395 মিটাৰ দৈৰ্ঘ্যৰ মালদা সুৰংগৰ সৈতে সংগতি ৰাখি 250 মিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণৰ কাম সফলতাৰে সমাপ্ত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে যোৱা এটা বাৰ্তাত শ্ৰীগাডকাৰীয়ে কয় যে এই প্ৰকল্পটো আনুমানিক 82 কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হৈছে। তেওঁ কয় যে এই আন্তঃগাঁথনি ৰাষ্ট্ৰীয় ঘাইপথ 44ৰ পৰা বনহাল অংশৰ কাষেৰে অৱস্থিত। 600 মিটাৰ দৈৰ্ঘ্যৰ এই খণ্ডটোৱে কেৱল যাত্ৰাৰ দূৰত্ব 200 মিটাৰ হ্ৰাস কৰাই নহয় চিতাকাং পাখি অঞ্চলটোৰ বাহিৰতে এটা বিকল্প উপপথো প্ৰদান কৰিব। শ্ৰীগাডকাৰীয়ে আৰু কয় যে ইয়াৰ দ্বাৰা প্ৰত্যাহ্বানজনক মাৰ্গ অঞ্চলত বাদ দি যাতায়াত ব্যৱস্থা অধিক মসৃণ হৈ পৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মন্ত্ৰালয়ে জম্মু কাশ্মীৰলৈ ব্যতিক্ৰমী ঘাইপথৰ আন্তঃগাঁথনি প্ৰদানৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ। চীনত অনুষ্ঠিত 59খন এছিয়ান গেমছ আজি সামৰণি পৰে। কোভিড 19ৰ বাবে এবছৰ পলমকৈ অনুষ্ঠিত হোৱা এই খেলত 45খন দেশৰ 12,407 খেলুৱৈয়ে 40 খেলত অংশগ্ৰহণ কৰিছিল। সামৰণি অনুষ্ঠানত ভাৰতীয় ৰাষ্ট্ৰধ্বজ বহন কৰা হকী খেলুৱৈ পি আৰ চিৰ দেশে অনুষ্ঠানত খেলৰ প্ৰধানমন্ত্ৰী লি কিয়াঙো উপস্থিত থাকে। প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে 28টা স্বৰ্ণ পদক 28টা ৰূপৰ পদক আৰু 41টা ব্ৰঞ্জৰ পদকসহ মুঠ 107টা পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। উল্লেখযোগ্য যে 2018 চনত জাপানত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ পূৰ্বৰ সংস্কৰণে ভাৰতে মাত্ৰ 70টা পদক লাভ কৰিছিল। ভাৰতে অলিম্পিক, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰ যিকোনো এখন প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে 111ৰো অধিক পদক পাবলৈ সক্ষম হৈছে। আইচিচি এদিনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 2-1 লক্ষ্য বান্ধি দিছে। ইতিপূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু 49 অভাৰৰ 3টা বলত আটাইতকৈ এটা উইকেট লৈ 191 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই বলিউডত 28 ৰান দি 3টা উইকেট দখল কৰে। বাতৰি অহাৰ পৰলৈকে ভাৰতে 7 অভাৰৰ 3 উইকেটৰ বিনিময়ত 20 ৰান সংগ্ৰহ কৰিছে। ভাৰতীয় বায়ুসেনাই আজি উত্তৰ প্ৰদেশৰ প্ৰাণবায়ু বাহিনীটোৰ 91 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। পশ্চিমবংগত আজি চিবিআইৰ ৰাজ্যখনৰ জ্যেষ্ঠ মন্ত্ৰী শ্ৰীধৰ সাকিম আৰু তৃণমূল কংগ্ৰেছৰ বিধায়ক মধুৰ মিশ্ৰৰ বাসগৃহত অভিযান চলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অজয় কুমাৰ মিশ্ৰই আজি ছিকিমৰ বান্দিহস্তা মংগন জিলাৰ নাগা অঞ্চল পৰিদৰ্শন কৰে। চীনত অনুষ্ঠিত 19 সংখ্যক এছিয়ান গেমছৰ আজি সামৰণি পৰে আৰু আইচিচিয়ে এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে গোপনীয় ৰক্ষা বান্ধি দিছে। আমাৰ এই বিষয়টো ইমানতে শেষ হ'ল।